এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ পৰিদৰ্শন। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু দলটোৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ছয়গাঁৱত দলীয় সমাৱেশত অংশগ্ৰহণ। ৰাজ্যৰ বিজেপি চৰকাৰক সমালোচনা। বৰাক উপত্যকা আৰু চিৰাং জিলাত এনকেফেলাইটিছ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ, ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ তৎপৰতা। ঝাৰখণ্ডৰ বোকাৰো জিলাত নক্সালবাদীৰ বিৰুদ্ধে চলোৱা অভিযানকালত চি আৰ পি এফত কৰ্মৰত অসমৰ জোৱান নিহত। আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ ৰঙিয়া সংমণ্ডল অধীনস্থ কেইবাটাও ৰেল ষ্টেচন পৰিদৰ্শন। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠানটোৰ চিকিৎসক, নাৰ্ছ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত স্বাস্থ্যসেৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত থকা সমস্যাসমূহ সমাধানৰ বাবে বিষয়ববীয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসক আৰু নাৰ্ছৰ আৱাসগৃহৰ ব্যৱস্থা কৰাৰ লগতে অত্যাধুনিক চিকিৎসা সঁজুলি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মন্ত্ৰী ৰূপাগৰা ব্ৰহ্মা আৰু সাংসদ ৰামদৌৰা ডাঙৰীয়াৰ সৈতে কোকৰাঝাৰ মেডিকেল কলেজ পৰ্যবেক্ষণ কৰিব। ইয়াত কেইটামান সমস্যা আছে, যেনেকে ডক্টৰৰ কাৰণে হোষ্টেল লাগে, নাৰ্ছৰ কাৰণে কোৱাটাৰ লাগে, কিছু এম আৰ আইৰ দৰে কিছু মেচিনৰো প্ৰয়োজন আছে। মই গোটেইখিনি বুজি লৈছো আৰু সোনকালে গোটেইকেইটা সমস্যাৰ সমাধান সমাধান চাইলো আছে, গতিকে বিল্ডিংটো ৰেডিয়ে হৈ আছে, গতিকে গোটেইখিনি মই লাহে লাহে।
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিযোগ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি ছয়গাঁৱৰ বনগাঁৱত আয়োজন কৰা এখন দলীয় সমাৱেশত দিয়া ভাষণত শ্ৰীগান্ধীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ ভূমি ব্যক্তিগত ব্যৱহাৰৰ বাবে অধিগ্ৰহণ কৰিছে। সংবাদ মাধ্যমে বৰ্তমান সত্য কথা প্ৰকাশ নকৰে বুলিও ৰাহুল গান্ধীয়ে অভিযোগ তোলে। তেওঁ
কয় स्वीप करके जीतेगी। यहां पे हमने एक नई टीम खड़ी की है और मैं गौरव गोगोई जी को, बाकी टीम को बधाई देना चाहता हूं कि आप लोगों ने काम शुरू किया है और इसका नतीजा असम की जनता को जरूर दिखेगा, हम सबको दिखेगा।
সমাৱেশত অংশগ্ৰহণ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দলে শেহতীয়াকৈ অসমত ইয়াৰ স্থিতি শক্তিশালী কৰিছে বুলি দাবী তোলে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ যোৱা কিছু বছৰত বৃহৎ পৰিমাণে বৃদ্ধি পাইছে বুলি তেওঁ অভিযোগ কৰে। তেওঁ কয় যে দেশত যোৱা কেইবছৰত ধনাঢ্যসকলৰ সম্পত্তি বহুগুণে বৃদ্ধি পোৱাৰ বিপৰীতে দুখীয়াসকল অধিক দুখীয়া হৈ গৈছে। অসমৰ জনসাধাৰণৰ ওপৰত বৰ্তমান 2,00,000 কোটি টকা ঋণৰ বোজা পৰিছে বুলিও কংগ্ৰেছ সভাপতিগৰাকীয়ে অভিযোগ কৰে।
ये हमारी बुनियादी चीज है, लेकिन ये लोग बुनियादी चीजों को भूल गए हैं। इसीलिए ये आसाम को अगर ठीक करना है, हम सभी लोग मिलके काम करना चाहिए। और दूसरा, मैं आपको एक बात बताना चाहता हूँ, राज्य में आसाम में आसाम के लोगों के ऊपर 2,00,000 करोड़ रुपए का कर्जा है। 2,00,000 करोड़, इतना कर्जा इन्होंने 10 साल में बना के रखा है। और ऊपर से बोल तो डेवलपमेंट हो रहा है, अगर डेवलपमेंट हो रहा है, पैसे आपके पास है, तो क्यों 2,00,000 करोड़ रुपए का यहाँ पर इतना कर्जा है।
সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালেও ভাষণ দিয়ে। ইয়াৰ আগেয়ে মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আজি গুৱাহাটীৰ এখন হোটেলত কংগ্ৰেছৰ জিলা সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হয়। তেওঁলোকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, ৰাজনৈতিক পৰিক্ৰমা সদস্য, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া আৰু সাংসদ বিধায়কসকলৰ সৈতে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। এই বৈঠকৰ প্ৰাক মুহূৰ্তত দলৰ ৰাজ্যিক সভাপতি শ্ৰী গগৈয়ে সাংবাদিকৰ আগত কয় যে কংগ্ৰেছ দলে অসমৰ জনসাধাৰণৰ কল্যাণৰ হকে খিলঞ্জীয়া মানুহৰ ভূমিপট্টাৰ বাবে আৰু সংখ্যালঘু নিৰাপত্তাৰ বাবে যুঁজ দিব। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগ তৎপৰ হৈ উঠিছে। বিভাগীয় সূত্ৰ অনুসৰি এই ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনত এতিয়ালৈ কমেও 26 লোকৰ মৃত্যু হৈছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাত মুঠ 250 লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। চিৰাং জিলাত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগত চলিত বছৰত কালি পৰ্যন্ত 411 লোক আক্ৰান্ত হৈছে। ইয়াৰে 405 মেলেৰিয়াত আৰু 6 লোক এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে জিলাখনত ঔষধযুক্ত আঁঠুৱা বিতৰণৰ লগতে প্ৰতিষেধক স্প্ৰে কৰা, ধোঁৱা দিয়া আৰু সজাগতা কাৰ্যসূচী অব্যাহত ৰাখিছে। কাৰ্বি আংলঙত কালি এই ৰোগত আক্ৰান্ত হৈ দুগৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱায়। বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত এই ৰোগত আক্ৰান্ত 9 শিশু চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে আহান জনাইছে। হোজাই জিলাত 3 লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। আটাইকেইজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে আৰু সুস্থ হৈ উঠিছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলাখনৰ স্বাস্থ্য বিভাগে এই ৰোগৰ উপৰি মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে।
অহা শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত শুনিবলৈ পাব অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে জনপ্ৰিয় লেখক, আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক আৰুণী কাশ্যপৰ সৈতে আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ বাৰ্তালাপ।
ক্ৰিয়েটিভ ৰাইটিং বা সৃষ্টিশীল লেখনিৰ আনুষ্ঠানিক শিক্ষা কথাটো আমাৰ ইয়াতে কিছু আচহুৱা। ক্ৰিয়েটিভ ৰাইটিঙৰ আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা বিশ্ববিদ্যালয়সমূহত এনেকুৱা এটা পৰিৱেশ আমি কৰ্মশালাৰ জৰিয়তে, পাঠদানৰ জৰিয়তে আমি সৃষ্টি কৰিবলৈ অহোপুৰুষাৰ্থ কৰোঁ।
শুনিবলৈ নাপাহৰিব দৃষ্টিপাত অহা শনিবাৰে নিশা 8:02।
পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
ঝাৰখণ্ডৰ বোকাৰো জিলাত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত অসমৰ এগৰাকী জোৱানৰ লগতে 2 নক্সালবাদী নিহত হৈছে। এই সংঘৰ্ষত নিহত হোৱা কোবৰা বেটেলিয়নৰ জোৱানজন কোকৰাঝাৰৰ প্ৰাণেশ্বৰ কোচ বুলি জানিব পৰা গৈছে। প্ৰাণেশ্বৰ কোচ CRPFৰ 202 নম্বৰ কোবৰা ৰেজিমেণ্টত কৰ্মৰত আছিল। সংঘৰ্ষত সুৰক্ষা বাহিনীয়ে উপমাণ্ডলিক নক্সাল কামাণ্ডাৰ কোঁৱৰ মাঝি ওৰফে শ্বাহদেউ মাঝি ওৰফে শ্বাহদেকক গুলীয়াই নিধন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ সংঘৰ্ষত নিহত কোকৰাঝাৰৰ শ্বহীদগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। তেওঁ লগতে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্বহীদগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে কালি ৰঙিয়া সংমণ্ডলৰ অধীনৰ বাইহাটা, চাংচাৰী, কেন্দুকোনা, আগিয়াথুৰি আৰু ৰঙিয়া ষ্টেচন পৰিদৰ্শন কৰি ৰেলৰ আন্তঃগাঁথনি পৰ্যালোচনা কৰে। তেওঁ ৰেল ষ্টেচনকেইটাৰ যাত্ৰীৰ সা সুবিধা, ৰেল চলাচলৰ সুৰক্ষা ব্যৱস্থা আৰু ছিগনেলিং আন্তঃগাঁথনিৰ বুজ লয়। মহাপ্ৰবন্ধকগৰাকীয়ে বাইহাটাত নতুন গতিশক্তি কাৰ্গো টাৰ্মিনেলৰ উন্নয়ন কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। এই টাৰ্মিনেলত 3 নিৰ্দিষ্ট সামগ্ৰীৰ বাবে পৃথক ৰেল লাইন, 2 মালবাহী ৰেলগাড়ীৰ প্লেটফৰ্ম আৰু মালবাহী ট্ৰাকৰ পৰা বয় বস্তু উঠা নমাৰ বাবে বিশেষ ৰেম্পৰ ব্যৱস্থা কৰা হৈছে। বাইহাটা কাৰ্গো টাৰ্মিনেল কাৰ্যক্ষম হৈ উঠিলে প্ৰতিমাহে 25 মালবাহী ৰেলগাড়ীৰ পৰা মাল বস্তু উঠা নমা কৰিব পৰা যাব। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা শিশু মহোৎসৱৰ আজি 7ম দিনা কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা শিবিৰ অনুষ্ঠিত হয়। কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি ৰোগীক সহায়ৰ হাত আগবঢ়াই অহা সমাজসেৱী সংগঠন প্ৰতিশ্ৰুতিৰ উদ্যোগত এই শিবিৰ মুকলি কৰা হয়। শিবিৰত বিশেষজ্ঞ চিকিৎসক ডাঃ যদুমণি যদুনাথ বুঢ়াগোহাঁই আৰু ডাঃ শিখা শৰ্মাই ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত পৰামৰ্শ দিয়ে। অসম প্ৰকাশন পৰিষদে এই ধৰণৰ শিবিৰ অনুষ্ঠিত কৰি নিদৰ্শন দাঙি ধৰিছে বুলি দুয়োগৰাকী চিকিৎসকে মন্তব্য কৰে। আজি পুৱাৰ অনুষ্ঠানত আৰতী হাজৰিকাৰ যোগাসনেৰে আৰম্ভ হয়। ইয়াৰ পাছত বিগত কেইদিনমানৰ দৰে শিশুসকলৰ বাবে নাটক, নৃত্য, মুকাভিনয় আৰু সুকুমাৰ কলাৰ কৰ্মশালা অনুষ্ঠিত হয়। সংগীতৰ কৰ্মশালাত আজি সমাদৃত শিল্পী তৰালী শৰ্মাই অংশগ্ৰহণ কৰে। বিয়লি 3 পৰা সয়ানী চক্ৰৱৰ্তী পৰিচালিত ইচ্ছেপুৰণ নামৰ বাংলা ভাষাৰ চুটি চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছতে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে বাক্সাৰ মছলপুৰত আজি ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ অভাৱ অভিযোগৰ খতিয়ান লয়। পৰিদৰ্শন কৰোঁতে মন্ত্ৰী সিংহালে শেহতীয়াকৈ ৰাজ্যৰ চিকিৎসালয়সমূহত পৰ্যাপ্ত পৰিমাণে ঔষধৰ লগতে চিকিৎসাৰ অত্যাধুনিক সা সৰঞ্জাম উপলব্ধ হৈছে বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত শীঘ্ৰে ICU কাৰ্যক্ষম কৰাৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্তব্য কৰে। চিকিৎসালয় পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ আয়ুক্তৰ সভাকক্ষত জিলা আয়ুক্ত তথা অন্য অন্যান্য বিষয়ববীয়ার উপস্থিতিত বাক্সা আর তামুলপুর জেলা দহবান কমিটির হইতে এখন পর্যালোচনা বৈঠকত ভাগ লয়। বৈঠকের অন্তত মন্ত্রীগুলো বিগত 80 বছরে স্থানীয় লোকর প্রচেষ্টা চলি থাকা দহবান্ধর গৌরব অনুভব করে বলে প্রকাশ করে। দহবান্ধর পরিকল্পনা আর ব্যবস্থাপনার বিষয়ে জলসিঞ্চন বিভাগে গুরুত্ব সহকারে চিন্তা করবেন বলেও মন্ত্রীগুলো কয়। দহবান্ধর আদর্শক আন স্থানীয় নি কৃষক তথা সাধারণ লোক উপকৃত করবেন নাকি সেই বিষয়ে বৈঠকত আলোচনা হওয়া বলে মন্ত্রীগুলো প্রকাশ করে। বজালী জেলার সীমা নির্ধারণ আর জেলাকেন্দ্রিক সকল কার্যালয় স্থাপনের দাবিত বজালী জেলা সুরক্ষা সমিতি আজি রাজ্যের মুখ্যমন্ত্রী এখন স্মারক পত্র প্রেরণ করে। সরকারিভাবে বজালী মহকুমাক জেলা হিসাবে স্বীকৃতি দিয়ার 4 বছর সম্পূর্ণ হল যদিও এতালেকে জেলাখনের চারিসীমা নির্ধারণ হওয়া নাই। তদুপরি জেলা এখনের পরিচালনার প্রয়োজনীয় বিভাগসমূহও কার্যকরী নোহার ফলত জনসাধারণ অসুবিধার সম্মুখীন হয়েছে। এনে পরিস্থিতির পরিপ্রেক্ষিত বজালী জেলা সুরক্ষা সমিতির এটা দলে মুখ্যমন্ত্রী কেইবাটাও দাবি সম্বলিত এখন স্মারকপত্র প্রেরণ করে। এই স্মারকপত্রত জেলাখনের শীঘ্রই সীমা নির্ধারণ, চিকিৎসা মহাবিদ্যালয় স্থাপন, জেলাভিত্তিক সকল কার্যালয় স্থাপনকে ধরে কেইবাটাও দাবি উত্থাপন করা হয়েছে। এটা পরবর্তী বাতর শুনক অরুণিমার পৰা।
ডিমা হাসাও জেলার মাহুর আরক্ষী থানার অন্তর্গত হাংগ্রুম গাঁত আজি রাষ্ট্রীয় ঘাইপথর নির্মাণথলীত হওয়া ভূমিস্খলনত এজন লোক নিহত আর 7 জন লোক আহত হয়েছে। যা নিশা হওয়া প্রবল বরষুণের ফলত সংঘটিত এই দুর্ঘটনাত পথর নির্মাণ কার্যত জড়িত এই শ্রমিক কেজন হতাহত হয়। গুরুতরভাবে আহত 2 জন শ্রমিকক হাফলং অসামরিক চিকিৎসালয় প্রেরণ করা হয়েছে বলে আমার সংবাদদাতায় জানাইছে। দক্ষিণ শালমারা মানকাছর জেলা প্রশাসনের সহযোগত জেলা শিক্ষা বিভাগে হাতিঙিমারীত ছাত্র ছাত্রীর 7-দিনিয়া গ্রীষ্মকালীন বেডমিন্টন প্রশিক্ষণ শিবিরের আয়োজন করেছে। 14 জুলাইর পর অনুষ্ঠিত এই বেডমিন্টন প্রশিক্ষণ শিবিরত বেডমিন্টন দলের প্রাক্তন প্রশিক্ষক নুরাল আখতার হুসেইনে মুখ্য প্রশিক্ষক হিসাবে অংশগ্রহণ করেছে। প্রথমবারের জেলাখনত আয়োজিত এই প্রশিক্ষণ শিবিরের জড়িয়ে ছাত্র ছাত্রীসল খেলবিধর প্রতি আগ্রহী হব বলে হাতিঙিমারীর সমগ্র শিক্ষা জেলা আসনির বিষয়া রফিউল আলম আহমেদে আশা প্রকাশ করে। ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোলাঘাট জিলাৰ মেৰাপানীত আজি বিকাশ বঁটাৰ অধীনত অঞ্চলটোৰ 3টা সমষ্টিৰ 92 গৰাকী ছাত্ৰ ছাত্ৰীক চেক বিতৰণ কৰা হয়। ঠেঙালকছাৰী স্বায়ত্ত পৰিষদে বিগত বৰ্ষসমূহৰ দৰে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক চাওদাং পথৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত আয়োজিত অনুষ্ঠানত জ্ঞান বিকাশ বঁটা প্ৰদান কৰে। প্ৰতিগৰাকী শিক্ষাৰ্থীকে এটাকৈ মেহগনি গছৰ পুলি, প্ৰমাণ পত্ৰ আৰু 10,000 টকাৰ একোখনকৈ চেক প্ৰদান কৰা হয়। রাজ্যত নিচাজাতীয় দ্রব্যর বিরুদ্ধে অভিযান অব্যাহত আছে। এই অভিযানের অংশ হিসাবে কাছাৰ আৰক্ষীয়ে আজি চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনৰ পৰা 20,000 নিচাযুক্ত টেবলেট জব্দ করে আৰু এই সংক্রান্ত 2 জন লোকক আটক করে। জব্দ করা টেবলেটখিনিৰ বজাৰ মূল্য প্রায় 6 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। গুৱাহাটী ক্রীড়া সন্থাৰ উদ্যোগত ৰাজ্যৰ 19 বছৰ অনুৰ্ধ এটা 17-জনীয়া ফুটবল দল এই মাহৰ শেষভাগলৈ স্পেইনলৈ যাব। এই দলটোৱে স্পেইনত মার্ভেলো ফুটবল ক্লাবত 14 দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব। দলটোৱে 70 সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰা কেইবাগৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে। দৰং জিলাৰ মঙলদৈ ৰামহৰিত আজি পুখুৰীত গা ধুবলৈ গৈ 2টি শিশুৰ সলিল সমাধি ঘটে। শিশু দুটি ৰামহৰিৰ 8 বছৰীয়া দৃষ্টি হাজৰিকা আৰু বেজপাৰা তিয়াঝাৰ নিবাসী 10 বছৰীয়া ধৰিত্ৰী ডেকা বুলি চিনাক্ত কৰা হৈছে। মঙলদৈৰ বামুণপাৰা নিবাসী হীৰাপাৰা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন্দ্ৰনাথ শৰ্মাৰ আজি পুৱা দেহাৱসান ঘটে। আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষক তথা সংগীত শিল্পী প্ৰাঞ্জল শৰ্মাৰ পিতৃ নগেন্দ্ৰনাথ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স হৈছিল 85 বছৰ। গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলৰ জুৰিপাৰ নিবাসী কটন কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সুনীল বৰঠাকুৰৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। কিছুদিন ধৰি অসুস্থ হৈ থকা ডঃ বৰঠাকুৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল 78 বছৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডক্টৰেট ডিগ্ৰী লাভ কৰা ডঃ বৰঠাকুৰে প্ৰথমে কিছুদিন মঙলদৈ মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ পাছত কটন কলেজত যোগদান কৰি সুদীৰ্ঘকাল অধ্যাপনাৰ অন্তত 2007 চনত অৱসৰ গ্ৰহণ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ পৰিদৰ্শন। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু দলটোৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ছয়গাঁৱত দলীয় সমাৱেশত অংশগ্ৰহণ। ৰাজ্যৰ বিজেপি চৰকাৰক সমালোচনা। বৰাক উপত্যকা আৰু চিৰাং জিলাত এনকেফেলাইটিছ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ। ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ তৎপৰতা। ঝাৰখণ্ডৰ বোকাৰো জিলাত নক্সালবাদীৰ বিৰুদ্ধে চলোৱা অভিযানকালত চি আৰ পি এফত কৰ্মৰত অসমৰ জোৱান নিহত। আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ ৰঙিয়া সংমণ্ডলৰ অধীনস্থ কেইবাটাও ৰেল ষ্টেচন পৰিদৰ্শন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।